ఏయా ఆకాశవాణి. এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ. ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পানী সংৰক্ষণক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব বুলি অভিহিত কৰিছে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কেৰালাম আৰু তামিলনাডুলৈ যাব. দেশত স্বয়ংক্ৰিয় ট্ৰেইন সুৰক্ষা ব্যৱস্থা দ্ৰুতগতিত আগবাঢ়িছে. গবজ শীৰ্ষক এই ব্যৱস্থাই সম্প্ৰতি 8,570 কিলোমিটাৰ দৈৰ্ঘ্য ৰেলপথত সামৰি লৈছে. ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতত ইণ্টাৰনেট সেৱা বিশ্বৰ ভিতৰতে সুলভ বুলি মত প্ৰকাশ কৰিছে. আৰু অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব. ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জল সংৰক্ষণ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব বুলি মত প্ৰকাশ কৰিছে. নতুন দিল্লীত আজি অনুষ্ঠিত জল মহোৎসৱ 2026ত অংশগ্ৰহণ কৰি তেওঁ লগতে পানীক অত্যন্ত মূল্যৱান সম্পদ হিচাপে গণ্য কৰি পৰৱৰ্তী প্ৰজন্মৰ সমূহৰ বাবে ইয়াৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে. অনুষ্ঠানত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি পি পাটিলৰ লগতে ৰাজ্যমন্ত্ৰী ভি সোমনা আৰু ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি তেওঁ বহনক্ষম ভৱিষ্যত সুৰক্ষিত কৰিবলৈও পানী সংৰক্ষণ প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। পানী সংৰক্ষণক কেৱল এটা অভ্যাস নহয় বৰঞ্চ জীৱন ধাৰণৰ পদ্ধতি হিচাপে গঢ়ি তুলিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নল জলমিত্ৰ কাৰ্যসূচীৰ অধীনত আত্মসহায়ক গোটৰ গ্ৰাম্য যুৱক যুৱতী আৰু মহিলাসকলক পানী যোগান ব্যৱস্থা পৰিচালনাত তথা ৰক্ষণাবেক্ষণত সক্ৰিয় অংশীদাৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। এই পদক্ষেপে কেৱল পানী সংৰক্ষণত অৰিহণা যোগোৱাই নহয় গ্ৰাম্য অঞ্চলত কৰ্মসংস্থাপনৰ সুযোগৰো সৃষ্টি কৰিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কেৰালাম আৰু তামিলনাডুলৈ যাব। কেৰালামৰ এৰ্নাকুলামত প্ৰধানমন্ত্ৰীয়ে প্ৰায় 10,800 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন জনসভাকো সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিৰুচিলাপল্লীত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আন্তঃগাঁথনি, গ্ৰাম্য যোগাযোগ আৰু ঘাইপথ উন্নয়ন খণ্ডত প্ৰায় 5,600 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন অমৃত ভাৰত এক্সপ্ৰেছ, দুখন এক্সপ্ৰেছ ৰেল আৰু এখন যাত্ৰীবাহী ৰেলৰ শুভাৰম্ভ কৰিব। নাগেৰক ইল চাৰালা পল্লী অমৃত ভাৰত এক্সপ্ৰেছখনে দক্ষিণ তামিলনাডু আৰু তেলেংগানাৰ মাজত যাতায়াত যথেষ্ট উন্নতি কৰিব। পদানুৰ ধনবাদ অমৃত ভাৰত এক্সপ্ৰেছে দক্ষিণ ভাৰত আৰু পূব ভাৰতৰ মাজৰ ৰেল সেৱা অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিবলগীয়া আন ৰামেশ্বৰম মাংগালুৰু এক্সপ্ৰেছ, তিৰুনেলভেল্লী মাংগালুৰু এক্সপ্ৰেছে ৰেল অঞ্চলটোত ৰেল যোগাযোগ উন্নত কৰাই নহয় অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশত স্বয়ংক্ৰিয় ট্ৰেইন সুৰক্ষা ব্যৱস্থা দ্ৰুতগতিত আগবাঢ়িছে। কবজ শীৰ্ষক এই ব্যৱস্থাই সম্প্ৰতি 8,570 কিলোমিটাৰ দৈৰ্ঘ্য ৰেলপথক সামৰি লৈছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে 5টা উপব্যৱস্থা অন্তৰ্ভুক্ত এই জটিল কবজ ব্যৱস্থাৰ অধীনত দেশৰ বিভিন্ন ৰেল ষ্টেচনত 1,100ৰো অধিক দূৰসংযোগ টাৱাৰৰ লগতে 767টা ষ্টেচন ডেটা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই ব্যৱস্থা 90ৰ দশকতে আৰম্ভ কৰিব লাগিছিল যদিও 2014 চনত প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতহে ইয়াক কাৰ্যকৰী কৰা হয়। বন্যপ্ৰাণী সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে ৰেল বিভাগে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি এই সন্দৰ্ভত শ্ৰী অশ্বিনী বৈষ্ণৱে অপ্টিকেল ফাইবাৰ কেবল আৰু কৃত্ৰিম বুদ্ধিমত্তা সংযোজিত কেমেৰাৰ ব্যৱহাৰকে ধৰি অত্যাধুনিক প্ৰযুক্তি কৌশল প্ৰয়োগৰ লেখীয়া ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰে। কোংকণ ৰেলৱে সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে লগতে ৰেল বিভাগৰ সামৰ্থ্য বৃদ্ধিৰ উদ্দেশ্যে পুংখানুপুংখ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰি থকা হৈছে বুলিও সদনক জানিবলৈ
দিয়ে। और इसमें कैपेसिटी बढ़ाने के लिए कंप्लीट डिटेल प्रोजेक्ट रिपोर्ट बनाने का काम भी चल रहा है और इसमें मदद भी चाहिएगी क्योंकि इसमें 4 राज्य इस कोंकण रेलवे कॉरपोरेशन लिमिटेड के शेयर होल्डर्स हैं उन सबका भी इसमें प्रयास चाहिएगा। इसमें मदद महाराष्ट्र से और गोवा से मिल रही है। मैं रिक्वेस्ट करूँगा कर्नाटक सरकार और केरल सरकार भी इसमें अपना योगदान दे।
কেন্দ্ৰীয় মন্ত্ৰীসভাই জলজীৱন মিছনৰ কাৰ্যকালৰ সীমা 2028 চনৰ ডিচেম্বৰ পৰ্যন্ত বৃদ্ধিত অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত লগতে জলজীৱন মিছনক সেৱা প্ৰদানকাৰী অভিযানলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে গাঁথনিগত পৰিৱৰ্তন অনাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অংশ হিচাপে সুজলম ভাৰত সূচীৰ অধীনত ৰাষ্ট্ৰীয় ডিজিটেল মঞ্চৰ শুভাৰম্ভ কৰি নিৰীক্ষণ চলোৱা হ'ব। মন্ত্ৰীসভাই লগতে জলজীৱন মিছনত অতিৰিক্ত 8,69,000 কোটি টকা ব্যয়তো অনুমোদন জনায়।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে 37,500 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প মুকলি কৰিব আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কোকৰাঝাৰৰ পৰা প্ৰধানমন্ত্ৰীলৈ গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীত তেওঁ 8,841 কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 780 কোটি টকা ব্যয় সাপেক্ষ নুমলীগড় শিলিগুৰিত প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি প্ৰকল্পৰ উদ্বোধন কৰিব। তেওঁ লগতে 3,633 কোটি টকা ব্যয় সাপেক্ষ তিনিচুকীয়া ফৰকাটিং দ্বৈত ৰেল লাইন আৰু 1,180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা চাপৰমুখ ডিব্ৰুগড় ৰেলপথ বৈদ্যুতিকীকৰণ ৰেলপথো মুকলি কৰিব। তেওঁ ৰাজ্যৰ 20,000 চাহ শ্ৰমিকক ভূমিপট্টা বিতৰণৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে পশ্চিম কাৰ্বি আংলঙত 2,320 কোটি টকা ব্যয় সাপেক্ষ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন প্ৰক্ৰিয়াৰো শুভাৰম্ভ কৰিব। 14 মাৰ্চত শিলচৰত শ্ৰীমোদীয়ে 24,505 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন আৰু উদ্বোধন কৰিব। আনহাতে 15 মাৰ্চত গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা তেওঁ দিনৰ 10 বজাত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি কৰিব। দিনৰ 11 বজাত তেওঁ বিজেপিয়ে আয়োজন কৰা যুৱ সন্মিলনত অংশগ্ৰহণ কৰিব। ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতত ইণ্টাৰনেট সেৱা বিশ্বৰ ভিতৰতে সুলভ বুলি মত প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতি গিগাবাইট ইণ্টাৰনেট সেৱাৰ নিৰিখ $2.59 বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতত এই দৰ বিশ্বৰ গড় নিৰিখৰ তুলনাত প্ৰায় 25% কম। লোকসভাত আজি প্ৰশ্নকালত উত্থাপিত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত ব্যৱস্থাৰ অধীনত সামগ্ৰিকভাৱে 3টা গুৰুত্বপূৰ্ণ দিশত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ ফলত এইটো সম্ভৱপৰ হৈ উঠিছে। 2014 চনত দেশৰ প্ৰায় 25 কোটি লোকক ইণ্টাৰনেট সেৱাই সামৰি লৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি দেশত ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা প্ৰায় 103 কোটি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ কোচিত আয়োজিত অখিল কেৰালা ধিৱাৰা সভাৰ সোণালী জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ধিৱাৰা সভাই বিগত 50 বছৰ ধৰি মাছমৰীয়া সম্প্ৰদায়ৰ অধিকাৰৰ সুৰক্ষা প্ৰদানৰ হকে কাম কৰি আহিছে। আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তেওঁ সকলো মাছমৰীয়াক লগতে ধিৱাৰা সভাৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে। কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে আজি কোৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য কিম জে ৱনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে সংস্কৃতি, চলচ্চিত্ৰ, সৃষ্টিশীল উদ্যোগ আৰু পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰে বুলি কয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পানী সংৰক্ষণক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ দায়িত্ব বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কেৰালাম আৰু তামিলনাডুলৈ যাব। দেশত স্বয়ংক্ৰিয় ট্ৰেইন সুৰক্ষা ব্যৱস্থা দ্ৰুতগতিত আগবাঢ়িছে। কবচ গৃহক এই ব্যৱস্থাই সম্প্ৰতি 8,570 কিলোমিটাৰ দৈৰ্ঘ্য ৰেলপথক সামৰি লৈছে। অহা 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব আৰু ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতত ইণ্টাৰনেট সেৱা বিশ্বৰ ভিতৰতে সুলভ বুলি মত প্ৰকাশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী আঞ্চলিক বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।